জোহনে লিখা শুভবাৰ্তা ষোল্ল অধ্যায়। মই তোমালোকক এই সকলোবোৰ কথা এইকাৰণে ক'লো যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে। মানুহবোৰে নামঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেইকালত তোমালোকক বধ কৰোতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছো বুলি ভাবিব, এনেকাল আহি আছে। তোমালোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কৰ্মবোৰ কৰিব। কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এইকাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক'লো। মই তোমালোকৰ লগত থকাৰ কাৰণে এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলো। কিন্তু যিজনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘূৰি যাওঁ। তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচাৰা, তুমিনো ক'লৈ গৈ আছা? কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে তোমালোকৰ হৃদয় বেজাৰেৰে ভৰি পৰিছে। তথাপি মই তোমালোকক সঁচাকৈ কৈছো, মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ'লে তোমালোকৰ ওচৰলৈ সেই সহায়কৰ্তা নাহিব, কিন্তু মই গ'লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম। তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুদবিচাৰৰ বিষয়ে জগতক দোষৰ প্ৰমাণ দিব। তেওঁ পাপৰ সম্পৰ্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে। ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা। আৰু সুদবিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সুদবিচাৰ কৰা হ'ল। তোমালোকক ক'বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হ'ব। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা একো কথা নক'ব, কিন্তু যি কথা শুনিব সেই বিষয়েহে ক'ব আৰু তোমালোকক ভৱিষ্যতৰ কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। পিতৃ যি আছে সেই সকলো মোৰ। এই হেতুকে মই ক'লো, সত্য আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব। কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা। তেতিয়া তেওঁৰ শিষ্যসকলৰ মাজৰ কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক'লে, তেওঁ আমাক কি ক'বলৈ বিচাৰিছে? কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা, কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ। তেওঁ এই কথা কিয় ক'লে আমি বুজি পোৱা নাই। এতেকে তেওঁলোকে ক'লে, তেওঁনো এইটো কি কৈছে? অলপ সময় তেওঁ কি কথা কৈ আছে আমি নাজানো। যীশুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাৱ বুজি পাই তেওঁলোকক ক'লে, মই যে তোমালোকক ক'লো কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে? মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তেতিয়া তোমালোকে সুখ কৰিবা, কিন্তু পাছত তোমালোকৰ সেই সুখ আনন্দত হৈ যাব। প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়, কিন্তু সন্তান উপজিলেই জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত বেছি সময়লৈ সেই বেদনা তেওঁ মনত নাথাকে। ঠিক সেইদৰে তোমালোকেও দুখত আছা, কিন্তু মই আকৌ তোমালোকক দেখা দিম। তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ'ব, আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব। সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা। মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহ'লে তেওঁ তোমালোকক দিব। এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই, খোজা তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূৰ্ণ হ'ব। এইবোৰ কথা উপমাৰে মই তোমালোকক ক'লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে। সেইদিনা যি খোজা মোৰ নামেৰে খুজিবা, আৰু মই তোমালোকক কোৱা নাই যে মই তোমালোকৰ হৈ পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, কিয়নো পিতৃয়ে নিজেই তোমালোকক প্ৰেম কৰে, কাৰণ তোমালোকে মোক প্ৰেম কৰিলা, আৰু মই যে পিতৃৰ পৰা আহিছো ইয়াকো বিশ্বাস কৰিলা। মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলো, আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ। তেতিয়া তেওঁৰ শিষ্যসকলে ক'লে, চাওক, আপুনি এতিয়া স্পষ্টকৈ ক'ব ধৰিছে, আপুনি কোনো কথা স্পষ্টকৈ কৈ থকা নাই। এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক উদ্ধাৰ আগতে আপুনি তাৰ উত্তৰ দিব পাৰে। আপুনি যে ঈশ্বৰৰ পৰা আহিছে ইয়াকে আমি বিশ্বাস কৰিছো। যীশুৱে তেওঁলোকক ক'লে, এতিয়া বিশ্বাস কৰিছানে? চোৱা, এনে সময় আহিছে, আৰু প্ৰকৃতে এনে সময় আহিব যেতিয়া তোমালোকে নিজ নিজ সা সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়া কৰি এৰি যাবা। তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। এইকাৰণে মই তোমালোকক এইবোৰ কথা ক'লো যাতে তোমালোকে মোৰ শান্তি পোৱা। জগতত তোমালোকে কষ্ট পাবা, কিন্তু নিৰ্ভয় হোৱা, মই জগতৰ ওপৰত জয় কৰিলোঁ।